এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, অসমত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন পাঁচগৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হৈছে দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপত গ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীঅধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। নাগালেণ্ডৰ নেফিউৰিঅ'ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'ৰ লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1,126টা প্ৰাক মোকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। হাটশিঙিমাৰীত লোক আদালতৰ মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 190টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চ বৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমৰা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752, APDCLৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু ছেটেলমেণ্ট এমাউণ্ট 2,27,352, আমাৰ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইবুনেল MACT কেচেছ টেকেন আপ আছিলে 15টা, তাৰে ভিতৰত নিষ্পত্তি হৈছে 2খন আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে আমাৰ 11,02,000 আৰু ইন টোটেল আমাৰ 485খন কেচেছ টেকেন আপ আছিলে, নিষ্পত্তি হৈছে আমাৰ 71টা আৰু ইন টোটেল আমাৰ ছেটেলমেণ্ট এমাউণ্ট হৈছে 22,18,104।
বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰ মীমাংসা কৰা হৈছে। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হৈছে। দৰং, নলবাৰী, লখিমপুৰ আৰু ডিফুতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই, ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ প্ৰজন্মৰ প্ৰজন্মই দেখি থাকিব, আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজিক গৱেষণা হওক।
অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতৰ লজিষ্টিক খণ্ডত কেৰিয়াৰ সম্ভাৱনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। ইকাৰ্ট লজিষ্টিক কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পৰাগ কাশ্যপে এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ ভাৰতৰ লজিষ্টিক খণ্ডৰ ক্ৰমবৰ্ধমান পৰিসৰ, চাহিদা, প্ৰযুক্তিগত উত্তৰণ, লজিষ্টিক আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ পেছাদাৰী বৃদ্ধি পোৱা প্ৰয়োজনীয়তা আদি বিষয়ত আলোকপাত কৰে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী অধ্যাপিকা জ্যোতিষা কোঁৱৰে ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায়োগিক ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কিদৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰুণুমণি লহকৰ দাসেও ভাষণ দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতা পাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়। সভাত সৰভোগ ভৱানীপুৰ সমষ্টি নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অসমত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।